বললেন?
এই বিলিং এর কোন বস তাতে?
আহা,
বিলিং এর কোন বস আছে, তেখেতর নাম কি?
কি আছিল কক?
না মোর এতো এইটো প্রবলেম হয়েছে, এইটো এইটো আজি যেটো পয়সা ললা তোমালোকে বহুত ওভার দা রেট লই ললা। এইটো এইটো মই এইটো এইটো এটা হেৰি কৰিব লাগিব, এইটো 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 মই এটা ক্লেইম এটা মাৰিব লাগিব। এইটো এইটো বহুত বেছি পইচা লৈছে, 1600 তোমালোকৰ USD কাৰণে লৈছা, তাৰপিছত 5900 মোৰ জাষ্ট ড্ৰেইন কৰাৰ কাৰণে 2400 লৈছা।
এইটো গাইডেড প্ৰচিডিউৰ হয়,
প্ৰচিডিউৰ মই এইটো ডিস্পিউট কৰিম। মই তেখেতৰ নামটো কোৱা,
বিলিঙৰ বস নাই দাদা, এইটো যিটো ৰেট আছে ন সেইটো মতে
তোমালোকৰ ৰেট যিকোনো ধৰণৰ ৰেটৰ লগত মিলিব লাগিব। তো এটা ষ্টেণ্ডাৰ্ড ৰেট আছে নে, ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ড ৰেট বুলি এটা কথা আছে।
কমপ্লেইন কৰি এইটো মেনেজমেণ্টৰ লগত কথা পাতিলো,
মেনেজমেণ্টৰ লগত মেনেজমেণ্টৰ নম্বৰ কোৱা।
এতিয়া বৰ্তমান মেনেজমেণ্ট নাই আউট অফ,
ঠিক আছে নম্বৰটো কোৱা, টেলিফোন নম্বৰটো কোৱা।
টেলিফোন নম্বৰ দিব নোৱাৰিম, আপুনি আহি পেলাই কথা পাতিলো।
নাই নাই তেনেকে নহব, মই উকিলক লগাম নহয়, মোৰ উকিল যাব, তো উকিলক বিচাৰিব, উকিলে বিচাৰিব, তো এটৰ্নি লগাম নহয়। এইটো মই তোমালোকক নহয়, তোমালোকে যি খুচি তাকে এনেকে লব নোৱাৰো, মইতো পইচাটো আজি পেমেণ্ট কৰি আহিছো।
আমি বনোৱা নাই ন বস্তুটো,
তুমি বনোৱা নাই, কোনে বনোৱা? সেইকাৰণে তোমাৰ মেনেজমেণ্টৰ নম্বৰটো তুমি কিয় দিব নোখোজা কোৱা? তুমি মেনেজমেণ্টৰ নম্বৰ লুকুৱাই ৰাখা মানে ইউ আৰ ট্ৰাইং টু হাইড দ্য ফেক্ট। তুমি এইটো যিটো কাম কৰিছা এইটো কয় ৰেকেটিয়াৰিং চাৰ্জ।
আপোনাকতো আমি লুকুৱাই ৰখা নাই ন,
ৰেকেটিয়াৰিং চাৰ্জ কি জানানে? ৰেকেটিয়াৰিং চাৰ্জটো কি হয় জানানে? এটা এটা ক্ৰাইম চাৰি পাঁচজন মানুহে লগ লাগি যেতিয়া কৰে তাক কয় ৰেকেটিয়াৰিং চাৰ্জ।
আপুনি বিলিং কৰাৰ টাইমত চেক কৰি আপুনি
যেতিয়া মই পইচা দি খুজিছা সেইটো দি দিছো, মই এতিয়া মোক সেই মেনেজমেণ্টৰ মানুহৰ নম্বৰ লাগে।
এতিয়াতো দিব নোৱাৰিম ন, এতিয়া অথৰিটি নাই নহয় আমাৰ।
তোমাৰ অথৰিটি তুমিতো জানা, তোমাৰ চকুৰ আগত নম্বৰ আছে, তুমি লুকাই কিয় ৰাখিছা?
আপুনি আহি পেলাই কথা পাতিলে
মই অহা আৰু নকৰো, মোৰ মই বেলেগ বস্তুহে পঠাম, মই বেলেগ এটা টীম পঠাম। তুমি মোক তোমাৰ নামটো কোৱাচোন।
মোৰ নাম নীলোৎপল।
নীলোৎপল কি লিখা?
কলিতা।
ঠিক আছে নীলোৎপল কলিতা, তোমাৰ লগত হোৱা মোৰ কনভাৰ্চেশ্যন খিনি ৰেকৰ্ড কৰি ৰাখিলো মই, বাৰু এইখিনি কাইলৈ আকৌ ৰিপিট কৰিম।
কাইলৈ
মই তোমাৰ তাত দৌৰি থাকিম বুলি ভাবিছা নেকি? পইচাখিনি যে ললা তোমাৰ আজি,
এতিয়াতো আমি দিব নোৱাৰো ন, আমি
মই দৌৰা দৌৰি নকৰো, মই মানুহ পঠাম তেনেকুৱা।
শুনক আপোনাৰ প্ৰব্লেম হৈছে,
তুমি মোৰ নামটো লিখি থোৱা অভিনৱ বৰঠাকুৰ, আৰু তোমাৰ মেনেজমেণ্টক মোকলৈ ফোন কৰিবলৈ কবা কালি ৰাতিপুৱা।
আপুনি দেৰিকে ফোন কৰি লওক, মই কথা পাতিহে জনাব পাৰিম আপোনাক। হা
তুমি মোৰ নম্বৰ, তুমি মোৰ নামটো লিখা, তোমাৰ আছে তাতে ৰেকৰ্ড অভিনৱ বৰঠাকুৰ, মই মেনেজমেণ্টৰ লগত কথা পাতিম, তুমি তেখেত মোক ফোন কৰিবলৈ কবা।
মেনেজমেণ্টৰ পৰা ফোন কল এক্সপেক্ট কৰি আছো, থোৱা হৈ গল, জনাই দিব। হা
হৈ গল, যোৱা।